এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুনৰ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি ইউনিফাইড পেঞ্চন আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্ণধাৰ সমিতিৰ বৈঠকত ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচন, 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা। ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে বৰ্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত মনোনিৱেশ কৰা বুলি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডঃ লক্ষ্মণন এছৰ প্ৰকাশ। আৰু আজিৰে পৰা পেৰিছত পেৰালিম্পিক আৰম্ভ। কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনিত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিৰ অধীনত 25 বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ 12টা মাহৰ দৰমহাৰ 50% পেঞ্চন হিচাপে আগবঢ়োৱা হ'ব। তদুপৰি এই আঁচনিত কৰ্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ বাবে 60% পেঞ্চনৰ নিশ্চিতি প্ৰদান কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে এই আঁচনিৰ জৰিয়তে প্ৰায় 23 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। এই আঁচনিখন 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। শ্ৰীবৈষ্ণৱে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেটে অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগ নীতিৰ ক্ষেত্ৰত বায়ো ই-3 জৈৱ প্ৰযুক্তিত অনুমোদন জনাইছে। শ্ৰীবৈষ্ণৱে কয় যে ইয়াৰ জৰিয়তে উদ্যমিতা, বিকাশৰ আৰু গৱেষণাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক দিশত এই আঁচনি সহায় কৰিব। কেবিনেটে 10,579 কোটি টকা নিৰ্ধাৰণেৰে বিজ্ঞান ধাৰা 3খন মুখ্য আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংস্থাৰ যুটীয়া মঞ্চ জইণ্ট কনচালটেটিভ মেচিনেৰীৰ এটা প্ৰতিনিধি গোটৰ সৈতে এখন বৈঠকত মিলিত হয়। সংস্থাটোৰ সম্পাদক গোপাল মিশ্ৰই 32 লাখ কৰ্মচাৰীৰ প্ৰতিনিধি গোটৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰাৰ বাবে তেওঁক ধন্যবাদ জনায়। কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেঞ্চন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলে আদৰণি জনাইছে। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে কৰা আলোচনাৰ বাবে ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 113 সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচন, ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনকে ধৰি আন বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। কালিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ দাস, কেইবাগৰাকীও মন্ত্ৰী, বিধায়ককে ধৰি দলৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে। কৰ্ণধাৰ সমিতিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত কয় যে ৰাজ্যখনত যাতে এইবাৰ দলৰ সদস্য ভৰ্তি অভিযান সফল হয় তাৰ বাবে বুথ পৰ্যায়লৈকে বিশেষ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। এই সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ বৈঠকত বিতংকৈ আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। যিহেতু দেশৰ নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই, সেয়েহে বৈঠকখনত সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয়। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত ৰামেশ্বৰ তেলি আৰু মিছন ৰঞ্জন দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব লগাৰ পৰিপ্ৰেক্ষিতত বৈঠকত দুয়োগৰাকীকে অভিনন্দন জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে যোৱা 22 আগষ্টত ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পৰীক্ষাত দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা কৰাৰ লগতে ইয়াৰ বাবে কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাত তেওঁলোক নিৰ্বাচিত হোৱাটো স্পষ্ট হৈ পৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা 535 বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটো অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি মহাবিদ্যালয়খনৰ ভৱনটোৰ নিৰ্মাণৰ কাম কাজৰ তদাৰক কৰি এই কথা প্ৰকাশ কৰে। তেওঁ এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হলে মহাবিদ্যালয়খনৰ বিচনাৰ সংখ্যা বৰ্তমানৰ 1350খনৰ পৰা 1885খনলৈ বৃদ্ধি পাব বুলি অৱগত কৰে। এই নতুন ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ 1000খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এটা মাষ্টাৰ প্লেন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে 20খন বিচনাযুক্ত এটা নতুন ICU প্ৰকল্প মুকলি কৰে। ইফালে হাইলাকান্দি জিলাত এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শিলচৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সমাগত দুৰ্গা পূজাৰ আগত যাতে যাতায়াত সেৱা উন্নত কৰিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ হাতত লৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত মনোনিৱেশ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জাগীৰোডত 27,000 কোটি টকা ব্যয়েৰে অৰ্ধ পৰিবাহী প্ৰকল্পৰ নিৰ্মাণৰ কাম অব্যাহত আছে। ইয়াৰ ফলত 18,000ৰো অধিক লোকৰ কৰ্মসংস্থাপন হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডঃ লক্ষ্মণন এছে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত বৰ্তমান সময়ত বিদেশৰ পৰা আমদানি কৰা অৰ্ধ পৰিবাহী সামগ্ৰীৰ পৰিৱৰ্তে আমাৰ দেশত নিৰ্মিত সামগ্ৰী ৰপ্তানি কৰিব পৰা যাব। বৰ্তমান ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ বাবে সোণালী সময় বুলি তেওঁ প্ৰকাশ কৰে। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উদ্যোগ খণ্ডকে ধৰি আন বিভিন্ন খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাই আগবঢ়োৱা অনুষ্ঠানত তেওঁ কয় যে বৰ্তমান MSME অৰ্থাৎ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত ভালেমান বিকাশ সাধন হৈছে। ৰাজ্যখনত ষ্টাৰ্টআপৰ জৰিয়তে নতুনকৈ ব্যৱসায় কৰাৰ বাবে ভালেমান ব্যৱস্থা সহজলভ্য কৰি তোলা হৈছে বুলি তেওঁ অৱগত কৰে। এই খণ্ডত অন্তৰ্ভুক্ত উদ্যোগীসকলৰ বাবে ঋণ লোৱাৰ ব্যৱস্থা সহজ কৰি তোলা হৈছে। তেওঁ কয় যে গুৱাহাটীত ব্যৱসায় কৰাৰ বাবে দক্ষিণ পূব এছিয়াৰ ভালেমান দেশে বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ সহযোগিতা আগবঢ়াই আহিছে। এই প্ৰসংগত তেওঁ গুৱাহাটীত বাংলাদেশ আৰু ভূটানৰ উচ্চায়ুক্তৰ কাৰ্যালয় স্থাপনৰ কথাটো উল্লেখযোগ্য বুলি অভিহিত কৰে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল নিৰ্মাণৰ প্ৰসংগত তেওঁ কয় যে বৰ্তমান সময়ত গুৱাহাটী বিমান বন্দৰটো দেশৰ অন্যতম ব্যস্ততাপূৰ্ণ বিমান বন্দৰ হিচাপে পৰিগণিত হৈছে। বৰ্তমান গুৱাহাটীলৈ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সংখ্যা বৃদ্ধি হোৱা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে অসম ঔদ্যোগিক বিকাশ নিগমৰ পৃষ্ঠপোষকতাত আন সংশ্লিষ্ট পক্ষৰ সৈতে গুৱাহাটী বিমান বন্দৰত এটা কাৰ্গো টাৰ্মিনেল স্থাপন কৰা হ'ব বুলি তেওঁ অৱগত কৰে। ইয়াৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সামগ্ৰী ব্যাপক পৰিমাণত ৰপ্তানি কৰিব পৰা যাব বুলি ডঃ লক্ষ্মণন এছে অৱগত কৰে। লগতে কৰ্মসংস্থাপনো বৃদ্ধি পাব বুলি তেওঁ জানিবলৈ দিয়ে। গুৱাহাটীত স্থাপন কৰিবলগীয়া IIMৰ প্ৰসংগত তেওঁ ৰাজ্যখনত বিগত 7ৰ পৰা 8 বছৰত অৰ্থনৈতিক বিকাশ অধিক ত্বৰান্বিত হৈছে বুলি প্ৰকাশ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কাছাৰ জিলাৰ বাৰ এছ'চিয়েচনৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ বাৰ এছ'চিয়েচনৰ 150 বছৰীয়া এটা দীঘল পৰিক্ৰমা বুলি মন্তব্য কৰি কয় যে 150 বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এটা নিদৰ্শন স্থাপন কৰাটো এটা বিশেষ কৃতিত্ব। ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ জননী বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় গণতন্ত্ৰৰ অন্যতম মূল ভিত্তি হৈছে ন্যায়পালিকা। অধিবক্তা হোৱা ন্যায়িক ব্যৱস্থাটোৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। দেশৰ ন্যায়িক ব্যৱস্থাটো এটা নতুন দিশে গতি কৰিছে বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা IPS, CRPC আৰু ইণ্ডিয়ান ইভিডেন্স আইন আদিৰ পৰিৱৰ্তে দেশৰ সংসদে বৰ্তমান ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আইন শুদ্ধ আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰণয়ন কৰা হৈছে। ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ভিয়েৰা 6-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। মঙলবাৰে বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু শ্ৰী ভিয়েৰাই ভাৰত ব্ৰাজিল নৱম যুটীয়া আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। বিদেশ মন্ত্ৰালয়ে কৈছে যে এই বছৰ ব্ৰাজিলে G20ৰ অধ্যক্ষতা কৰাৰ লগে লগে দুয়োখন দেশে G20ৰ মূল ফলাফলসমূহ কেনেদৰে আগবঢ়াই নিব সেই বিষয়ে বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰালয়ে লগতে কৈছে যে ভাৰত আৰু ব্ৰাজিলে বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক ৰক্ষা কৰি আহিছে। মন্ত্ৰালয়ে লগতে কয় যে বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে 2006চনতে প্ৰতিষ্ঠা হোৱা কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ সুবিধা আগবঢ়োৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক আঞ্চলিক আৰু বহুপাক্ষিক সহযোগিতাৰ নতুন পথ মুকলি কৰিব। নাছাৰ দুগৰাকী মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বেৰী উইলমৰে 2025 চনৰ ফেব্ৰুৱাৰীত স্পেচ এক্সৰ জৰিয়তে পৃথিৱীলৈ উভতি আহিব। তেওঁলোকে আঠদিনীয়া অভিযানেৰে মহাকাশলৈ ৰাওনা হৈছিল যদিও ষ্টাৰলাইনৰ মহাকাশ যানখন কিছু সমস্যাৰ বাবে এতিয়া প্ৰায় 8 মাহ মহাকাশত কটাব। নাছাই ঘোষণা কৰিছে যে ষ্টাৰলাইনৰ মহাকাশ যানখন মানৱবিহীনভাৱে পৃথিৱীলৈ উভতি আহিব। দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগে গ্ৰহণ কৰা শিক্ষা হেতু শীৰ্ষক জনকল্যাণমূলক আঁচনিৰ জৰিয়তে কালি তেজপুৰৰ কেতেকীবাৰীস্থিত নৱপ্ৰভাৱ শিশুগৃহত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নৱপ্ৰভাৱ শিশুগৃহত উপস্থিত হৈ শিশুসকলৰ সৈতে অন্তৰংগ আলাপ কৰে। অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিশুসকলৰ মনোৰঞ্জনৰ বাবে গীত নৃত্য আদি পৰিৱেশন কৰে। অসমৰ প্ৰথম অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে 3 ছেপ্টেম্বৰত প্ৰতিবছৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এইবাৰ 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস দুদিনীয়াকৈ পালন কৰা হ'ব। অহা 3 আৰু 4 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ কাৰ্যসূচীত অসম গৌৰৱ লাভলীনা বৰগোহাঁই আৰু অলিম্পিয়ান হকী খেলুৱৈ টি এছ অনুৰাধা দেৱীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। পেৰিছত আজিৰে পৰা বিশেষভাৱে সক্ষম খেলুৱৈ ক্ৰীড়া সমাৰোহ পেৰালিম্পিক আৰম্ভ হ'ব। এইবাৰ প্ৰতিযোগিতাত ভাৰতৰ 84জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। পেৰালিম্পিকলৈ প্ৰেৰণ কৰা ভাৰতৰ সৰ্ববৃহৎ দল। টকিঅ' অলিম্পিক 2020ত ভাৰতে মুঠ 54জনীয়া খেলুৱৈৰ এটা দল প্ৰেৰণ কৰিছিল। পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ 32গৰাকী মহিলা খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। ভাৰতে এইবাৰৰ পেৰালিম্পিকত 3টা নতুন ক্ৰীড়াক্ৰমে পেৰা চাইক্লিং, পেৰা ৰয়িং আৰু দৃষ্টিহীন বা ব্লাইণ্ড জৰীত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব, যাৰ ফলত দেশৰ অংশগ্ৰহণ 12টা ক্ৰীড়ালৈ বৃদ্ধি হ'ব। সামগ্ৰিকভাৱে পেৰিছ অলিম্পিকত 22টা ক্ৰীড়া অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই দেশৰ সকলো ক্ৰীড়াপ্ৰেমীক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। অহা 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হ'ব। ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিবলৈ সকলোকে আহান জনায়। তেওঁ লগতে কয় যে নিজকে সুস্থ সবল কৰি ৰখাটো প্ৰতিগৰাকী ভাৰতীয়ৰ দায়িত্ব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেৱল দেশৰ খেলুৱৈসকলক সন্মানিত কৰাৰ বাবে এটা উপলক্ষ্যই নহয়, বৰং এই দিৱসে সন্তুলিত আৰু সুস্থ জীৱন বৰ্তাই ৰখাত ক্ৰীড়াই কিদৰে সহায় কৰে সেই বিষয়ে সোঁৱৰাই দিয়ে বুলি ডঃ মাণ্ডাভিয়াই উল্লেখ কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমুৱাৰ বৰংকণ আগবঢ়াইছে প্ৰজন্মা চহৰীয়াই।
নগাঁও জিলাৰ ঢিংথানৰ অন্তৰ্গত বৰভেটিপথত এগৰাকী কিশোৰী দলবদ্ধ ধৰ্ষণত অভিযুক্ত তফজুল ইছলামৰ পলাবলৈ গৈ পানীত পৰি মৃত্যু হোৱাৰ বাতৰি আজি প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিৰ শিৰোনাম পুখুৰীত জঁপিয়াই নৰকলৈ নৰাধম তফজুল, মৃত তফজুল ইছলামৰ জানাজাত তেওঁৰ জন্মস্থান ঢিঙৰ বৰভেটিৰ ৰাইজে অংশ নোলোৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। এই ঘটনা সন্দৰ্ভত ঢিঙৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থকাৰ বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। ঢিঙৰ পিছত তিতাবৰ, লখিমপুৰ, চিৰাং, ডিফু, হোজাই আৰু তিনিচুকীয়াতো বলৎকাৰৰ ঘটনা পোহৰলৈ অহাৰ বাতৰি দৈনিক জনমভূমি আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। থলগিৰিৰ ওপৰত ক্ৰমবৰ্ধিত আগ্ৰাসন সন্ত্ৰাসৰ বিৰুদ্ধে ডিব্ৰুগড়ত 30ৰো অধিক সংগঠন গৰজি উঠাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। উজনিত নিয়া বিচাৰি অভিযান গোলাঘাটত ঐক্যবদ্ধ খিলঞ্জীয়া শিৰোনামেৰে অসমীয়া খবৰ কাকতে এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি কালি ৰাজ্যজুৰি পালন কৰা হয়। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হয়। দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰ প্ৰকাশ কৰাৰ লগতে প্ৰায়বোৰ কাকতে এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ পাছত ইউক্ৰেইন ভ্ৰমণত যুদ্ধৰত দুয়োখন দেশৰ মাজত ৰাষ্ট্ৰসংঘৰ শান্তি স্থাপনৰ আশা দেখিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে প্ৰকাশ কৰিছে যে নৰেন্দ্ৰ মোদীৰ লগতে আন ৰাষ্ট্ৰপ্ৰধানসকলৰ ভ্ৰমণে সংঘাতৰ পৰিসমাপ্তি ঘটোৱাত সহায় কৰিব। আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে এই বাতৰি প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি ইউনিফাইড পেঞ্চন আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্ণধাৰ সমিতিৰ বৈঠকত ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচন, পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা আৰু আজিৰে পৰা পেৰিছত পেৰালিম্পিক আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।